জিৰিমিয়া 23 অধ্যায়। শাসনকৰ্তা, ভাববাদী আৰু পুৰোহিতসকলৰ বিৰুদ্ধে কোৱা বাক্য। যি ৰখীয়াবোৰে চৰণীয়া ঠাই জাকৰ মেৰবোৰক নষ্ট আৰু ছিন্ন ভিন্ন কৰে, সিহঁতৰ সন্তাপ হ'ব, এয়েই যিহুৱাৰ বচন। এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ চাক ৰখীয়াবোৰৰ বিৰুদ্ধে ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, তোমালোকে মোৰ মেৰচাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা আৰু সেইবোৰৰ বিচাৰ নললা। জিহুৱাই কৈছে, চোৱা, মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম, আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম আৰু পুনৰাই তেওঁলোকৰ গঁড়াললৈ তেওঁলোকক আনিম, তাতে তেওঁলোক প্ৰজাবন্ত হৈ বহুবংশ হ'ব। যি মেৰচাগৰ ৰখীয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্ত কৰিম, তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিবল নহ'ব, আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহ'ব। ইয়াকে জিহুৱাই কৈছে। জিহুৱাই কৈছে, চোৱা, যি সময়ত মই দাউদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম, এনেকাল আহিছে, তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব। তেওঁ কালত জিহুদাই পৰিত্ৰাণ পাব, ইজৰাইলে নিৰাপদে বাস কৰিব, আৰু জিহুৱাই আমাৰ ধাৰ্মিকতা এই নামেৰে তেওঁ প্ৰখ্যাত হ'ব। এই হেতুকে জিহুৱাই কৈছে, চোৱা, এনে কোনো দিন আহিছে যে সেইদিনা তেওঁলোকে আৰু নক'ব, যিজনাই ইজৰাইলৰ সন্তানসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই জিহুৱাৰ জীৱনৰ শপত, কিন্তু এনেকৈ ক'ব যে যিজনাই ইজৰাইল বংশত জন্মা সন্তানসকলক উত্তৰ দেশৰ পৰা আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ সেইসকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই জিহুৱাৰ জীৱনৰ শপত, তথাপি তেওঁলোকে নিজৰ দেশত নিৰ্বাস কৰিব। ভাববাদীবোৰৰ বিষয়ে, মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ'ল আৰু মোৰ আটাই হাড়বোৰ কঁপিছে, জিহুৱাৰ কাৰণে আৰু তেওঁ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনেকি দাক্ষাৰখে পৰাজয় কৰা মানুহৰ দৰে হ'লোঁ, কিয়নো দেশ বিবিচাৰী লোকেৰে পৰিপূৰ্ণ, কাৰণ হাও প্ৰভাৱত দেশে হুক কৰিছে, অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে, তেওঁলোকৰ গতি মন্দ আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সংগত নহয়, কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপবিত্ৰ। জিহুৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ, এইকাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হ'ব, তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হ'ব, কিয়নো জিহুৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমংগল ঘটাম, এনেকি তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম। মই চমৰীয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ, তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইজৰাইল লোকক ভুলালে। মই জিৰচালেমৰ ভাববাদীসকলৰ মাজতো নোম হিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ, তেওঁলোকে পৰস্তিগমন কৰে, মিছাত চলে আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাতত এনেকৈ সবল কৰে যে তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা ওলটি নাহে। তেওঁলোক সকলোৱে মোৰ আগত চদুমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমুৰাৰ সদৃশ্য। এই হেতুকে বাহিনীসকলৰ জিহুৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম আৰু বি গছৰ ৰস পান কৰাম, কিয়নো জেৰুচালেমৰ ভাববাদীসকলৰ পৰা অপবিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায় আৰু জিহুৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়। মোক হেয় জ্ঞান কৰোতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে যে জিহুৱাই কৈছে তোমালোকে শান্তি পাবা, আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোতা সকলোৰে আগত কয় তোমালোকলৈ অমংগল নঘটিব। কাৰণ কোনে জিহুৱাৰ সভাত থিয় হৈছে যে তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে? সৌৱা চোৱা, জিহুৱাৰ প্ৰচণ্ড ক্ৰুদ্ধ ৰূপ ধুমুহা, এনেকি প্ৰবল বা মাৰলিৰ বতাহ আহিছে, সেয়ে দুষ্টবোৰৰ মূৰত কুবেৰে লাগিব। জিহুৱাই কাৰ্য সমাপ্ত নকৰালৈকে আৰু তেওঁ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰুদ্ধ নাথামিব। তোমালোকে শেষকালত তাক সম্পূৰ্ণকৈ বুজিবা। মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজেই লৰিলে। মই তেওঁলোকক কোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে। কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ'লে মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কুপথ ও কুকৰ্মৰ পৰা তেওঁলোকক উভতাই আনিলেহেঁতেন। জিহুৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ, দূৰত থকাও ঈশ্বৰ নহয় জানো। জিহুৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? জিহুৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকো। মই সপোন দেখিলোঁ, মই সপোন দেখিলোঁ এইবুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ। মিছা ভাববাণী প্ৰচাৰ কৰোতা ভাববাদীসকলৰ এনেকি নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোতা ভাববাদীসকলৰ অন্তৰত এইয়ে কিমান কাল থাকিব? তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰাৰ দৰে তেওঁলোকে নিজ নিজ ওচৰ চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে। সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওক, আৰু মোৰ বাক্য পোৱাজনে মোৰ বাক্য বিশ্বাসেৰে কওক। জিহুৱাই কৈছে, ধানৰ মাজত খেৰ কি? জিহুৱাই কৈছে, মোৰ বাক্য অগ্নিস্বৰূপ নহয়নে, আৰু শিল টুকুৰা টুকুৰি কৰা হাতুৰীৰ নিচিনা নহয়নে? এই হেতুকে জিহুৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্ৰতি মই বিপক্ষ। জিহুৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ। জিহুৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহংকাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ। কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ, এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমূলি উপকাৰ নকৰিব। ইয়াক জিহুৱাই কৈছে। আৰু যেতিয়া এই জাতিবোৰে বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব জিহুৱাৰ ভাৰ বাক্য কি, তেতিয়া তুমি তেওঁলোকক ক'বা ভাৰ বাক্য কি? জিহুৱাই কৈছে, মই তোমালোকক দূৰ কৰি দিম। যি ভাববাদী পুৰোহিত কি প্ৰজাই জিহুৱাৰ ভাৰ বাক্য এই বুলি ক'ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম। তোমালোকে প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক'বা জিহুৱাই কি উত্তৰ দিলে বা জিহুৱাই কি ক'লে। জিহুৱাৰ ভাৰ বাক্য এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা, কাৰণ প্ৰতিজনৰ বাক্যই তালৈ ভাৰস্বৰূপ হ'ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাৰ বাক্য বিপৰীত কৰিছা। তুমি ভাববাদীক এইদৰে ক'বা, জিহুৱাই তোমাক কি উত্তৰ দিলে বা জিহুৱাই কি ক'লে। কিন্তু জিহুৱাৰ ভাৰ বাক্য এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে জিহুৱাই এইদৰে ক'ব, জিহুৱাৰ ভাৰ বাক্য এই বুলি নক'বলৈ কৈ পঠোৱাটো জিহুৱাৰ ভাৰ বাক্য এই বুলি কোৱা বাবে চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম, আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্বদাই থকা লাজ তোমালোকলৈ ঘটাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্বদাই থকা লাজ তোমালোকলৈ ঘটাম।